জিৰিমিয়া চৌত্ৰিছ অধ্যায়। ছিদিকিয়াৰ ভাববাদী বন্দিত্ব আৰু তেওঁ পতা নিয়মটিৰ বিষয়। বাবিলৰ ৰজা নবুখদনেচৰ, তেওঁৰ সৈন্য সামন্ত আৰু তেওঁৰ অধীনে থকা পৃথিৱীৰ সকলো ৰাজ্যবোৰ আৰু সকলো জাতিসমূহে জিৰচালেম আৰু তাৰ সকলো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰা সময়ত জিৰিমিয়াৰ ওচৰলৈ জিহুৱাৰ পৰা এই বাক্য আহিল বোলে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, তুমি যোৱা আৰু জিহুদাৰ ৰজা ছিদিকিয়াৰ লগত কথা হৈ তেওঁক কোৱা, জিহুৱাই এইদৰে কৈছে, চোৱা, মই বাবিলৰ ৰজাৰ হাতত এই নগৰখন সমৰ্পণ কৰিম আৰু তেওঁ এই নগৰখন জুইৰে দগ্ধ কৰিব আৰু তুমি তেওঁৰ হাতৰ পৰা ৰক্ষা নাপাবা, কিন্তু নিশ্চয় ধৰা পৰি তেওঁৰ হাতত সমৰ্পিত হবা। তুমি যেতিয়া বাবিললৈ যাবা তেতিয়া তোমাৰ চকুৱে বাবিলৰ ৰজাৰ চকুৰে দেখিব আৰু তেওঁৰ সন্মুখাসন্মুখী হৈ তোমাৰ লগত কথা হ'ব। হে জিহুদাৰ ৰজা ছিদিকিয়া, তুমি জিহুৱাৰ বাক্য শুনা। জিহুৱাই তোমাৰ বিষয়ে এইদৰে কৈছে, তুমি তৰোৱালৰ দ্বাৰাই নমৰিবা, তুমি শান্তিৰে মৰিবা। তোমাৰ আগেৰে হোৱা তোমাৰ পূৰ্বপুৰুষ ৰজাসকলৰ কাৰণে লোকসকলে যেনেকৈ সুগন্ধি দ্ৰব্য জ্বলাইছিল তেনেকৈ তোমাৰ বাবেও জ্বলাব আৰু তেওঁলোকে হাই প্ৰভু এই বুলি কৈ তোমাৰ কাৰণে বিলাপ কৰিব, কিয়নো এতিয়া মই এই কথা ক'লো, এইয়ে জিহুৱাৰ ঘোষণা। তেতিয়া জিৰিমিয়া ভাববাদীয়ে জিৰচালেমত জিহুদাৰ ৰজা ছিদিকিয়াক সেই সকলো কথাবোৰ ক'লে। সেই কালত বাবিলৰ ৰজাৰ সৈন্য সামন্তই জিৰচালেম আৰু জিহুদাৰ অৱশিষ্ট আটাই নগৰৰ বিৰুদ্ধে লাখিছ আৰু অজেকাৰ অহিতে যুদ্ধ কৰিছিল, কিয়নো জিহুদাৰ নগৰবোৰৰ মাজত কেৱল এই দুখনেহে গড়েৰে আবিত নগৰ অৱশিষ্ট আছিল। বন্দী বেটীৰ আগত মুক্তি ঘোষণা কৰিবলৈ ছিদিকিয়া ৰজাই জিৰচালেমত থকা আটাই প্ৰজাৰে সৈতে এটি নিয়ম স্থাপন কৰাৰ পাছত জিহুৱাৰ পৰা জিৰিমিয়ালৈ এই বাক্য আহিল। সেই নিয়মটি এই যে প্ৰত্যেক মানুহে নিজ ইব্ৰী বন্দী বা বেটীক মুকলি কৰি দিব, অৰ্থাৎ কোনো এজন জিহুদী লগৰীয়াক আৰু কেতিয়াও বন্দী কাম নকৰাব। তেতিয়া সকলো প্ৰধান লোক আৰু আটাই প্ৰজা এই নিয়মটিত মান্তি হ'ল। প্ৰত্যেকে নিজৰ বন্দীক আৰু নিজৰ বেটীক মুকলি কৰি দিব আৰু কোনেও যেন তেওঁলোকক আৰু কেতিয়াও বন্দী কাম নকৰাব। লোকসকলে এই নিয়মটিত মান্তি হৈ তেওঁলোকক এৰি দিলে, কিন্তু পাছত তেওঁলোকে মন ঘূৰালে আৰু তেওঁলোকে মুকলি কৰি দিয়া বন্দী বেটীসকলক ঘূৰাই আনিলে আৰু নিজৰ বন্দী বেটী কৰিবলৈ তেওঁলোকক বশীভূত কৰিলে। এইকাৰণে জিহুৱাৰ পৰা জিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল বোলে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, বন্দী ঘৰস্বৰূপ মিছৰ দেশৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই অনা দিনা ময়ে তেওঁলোকৰ লগত নিয়ম এটি স্থিৰ কৰিছিলোঁ। তেতিয়া মই কৈছিলোঁ যে তোমালোকে প্ৰতিজনে নিজ নিজ ইব্ৰী ভাইক সপ্তম বছৰৰ মূৰত এৰি দিবা, যিজন তোমাৰ হাতত বেচা হ'ল আৰু তোমাৰ অধীনত ছবছৰ সেৱা কৰিলে তুমি তাক মুকলি কৰি তোমাৰ ওচৰৰ পৰা বিদায় দিবা। কিন্তু তোমালোকৰ পূৰ্বপুৰুষসকলে মোৰ কথা নামানিলে আৰু কাণো নাপাতিলে। সম্প্ৰীতি তোমালোকে মন ঘূৰাই প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰি মোৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিলা আৰু মোৰ নামেৰে প্ৰখ্যাত গৃহত মোৰ আগত এটি নিয়ম স্থাপন কৰিছিলা, কিন্তু তোমালোকে আকৌ মন ঘূৰাই মোৰ নাম অপবিত্ৰ কৰিলা আৰু যি বন্দী বেটীসকলক নিজ ইচ্ছামতে যাবলৈ এৰি দিছিলা, তোমালোকে প্ৰতিজনে নিজ নিজ সেই বন্দী বেটীক ওলোটাই আনি তেওঁলোকক আকৌ বন্দী বেটী কৰিবলৈ বশীভূত কৰিলা। এইকাৰণে জিহুৱাই এই কথা কৈছে, তোমালোক প্ৰতিজনে নিজ নিজ ভাইৰ আগত প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াৰ আগত মুক্তি ঘোষণা কৰিবলৈ মোলৈ কাণ নিদিলা, গতিকে চোৱা মই এতিয়া তোমালোকৰ মুক্তি ঘোষণা কৰিম। জিহুৱাৰ ঘোষণা এই, ময়ো তৰোৱাল, মহামাৰী আৰু আকাললৈ তোমালোকৰ আগত মুক্তি ঘোষণা কৰিছোঁ, আৰু পৃথিৱীৰ সকলো ৰাজ্যৰ মাজত তোমালোকক ত্ৰাহৰ বিষয় কৰিম। তাৰ পাছত যি লোকসকলে মোৰ নিয়মটি ভাঙিলে আৰু মোৰ আগত বন্ধা নিয়মটিৰ বাক্য পালন নকৰিলে, তেওঁলোকক মই তেওঁলোকে যিদৰে দামুৰীটোক দুডোখৰ কৰি তাৰ অংশৰ মাজেদি গমন কৰিছিল, তেওঁলোককো মই তেনে কৰিম। তেতিয়া দামুৰীৰ অংশৰ মাজেদি যিহুদা আৰু জেৰুচালেমৰ প্ৰধান লোক, নপুংসক, পুৰোহিতসকল আৰু দেশৰ সকলো প্ৰজাই গমন কৰিলে। মই তেওঁলোকক তেওঁলোকৰ শত্ৰুবোৰ আৰু তেওঁলোকৰ প্ৰাণ ল'বলৈ বিচাৰি ফুৰাবোৰৰ হাতত সমৰ্পণ কৰিম। তেওঁলোকৰ মৰা হৰ আকাশৰ চৰাইবোৰৰ আৰু পৃথিৱীৰ জন্তুবোৰৰ আহাৰ হ'ব। সেইকাৰণে মই যিহুদাৰ ৰজা ছিদিকিয়াক আৰু তেওঁৰ প্ৰধান লোকসকলক তেওঁলোকৰ শত্ৰুবোৰৰ হাতত আৰু তেওঁলোকৰ প্ৰাণ ল'বলৈ বিচাৰি ফুৰাবোৰৰ হাতত আৰু তোমালোকৰ বিৰুদ্ধে উঠি যোৱা বাবিলৰ ৰজাৰ সৈন্য সামন্তৰ হাতত সমৰ্পণ কৰিম। চোৱা, মই তোমালোকক এটা আজ্ঞা কৰিম, এইয়ে যিহুৱাৰ ঘোষণা, মই তেওঁলোকক পুনৰাই এই নগৰৰ অহিতে যুদ্ধ কৰি ইয়াক হাত কৰি লৈ জুই দি পুৰিবলৈ তেওঁলোকক এই নগৰলৈ ঘূৰাই আনিম, কিয়নো মই যিহুদাৰ নগৰবোৰ নিবাসী সৈন্যৰ ধ্বংসস্থান কৰিম।